وَمَنْ أَظْلَمُ مِمَّنِ افْتَرَى عَلَى اللَّهِ كَذِبًا أُولَئِكَ يُعْرَضُونَ عَلَى رَبِّهِمْ وَيَقُولُ الْأَشْهَادُ هَؤُلَاءِ الَّذِينَ كَذَبُوا عَلَى رَبِّهِمْ أَلَا لَعْنَةُ اللَّهِ عَلَى الظَّالِمِينَ
সেই ব্যক্তিতকৈ অধিক অন্যায়কারী আৰু কোন হ'ব পাৰে যে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে। এনেকুৱা লোকক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত কৰোৱা হ'ব আৰু সাক্ষী ফিৰিস্তাসকলে ক'ব, ইহঁতেই হৈছে সেইসকল লোক যিসকলে নিজ প্ৰতিপালকৰ বিষয়ে মিছা কৈছিল। সাৱধান, জালিমসকলৰ ওপৰত আল্লাহৰ অভিশাপ।